লোক অধ্যায় ১৮। পাছে তেওঁলোকে যে নিৰুৎসাহী নহৈ সদায় প্ৰাৰ্থনা কৰি থকা উচিত, তাৰ অৰ্থে তেওঁলোকক এটা দৃষ্টান্ত দি ক'লে,
কোনো এখন নগৰত ঈশ্বৰলৈ ভয় নকৰা, মানুহকো নমনা এনে এজন বিচাৰক আছিল। সেই নগৰত এজনী বাৰীও আছিল। তেওঁ সেই বিচাৰকৰ ওচৰলৈ আহি আহি নিবেদন কৰে যে, অন্যায়ৰ প্ৰতিকাৰ কৰি মোৰ বিপক্ষৰ পৰা মোক উদ্ধাৰ কৰক। কিন্তু তেওঁ কিছুমান দিনলৈ সন্মত নহল। কিন্তু পাছত নিজৰ মনতে ক'লে, মই যদিও ঈশ্বৰক ভয় নকৰোঁ আৰু মানুহকো নামানো, তথাপি এই বাৰীয়ে মোক দিগ দিয়াৰ কাৰণে অন্যায়ৰ প্ৰতিকাৰ কৰি তেওঁক উদ্ধাৰ কৰিম। কিজানি তেওঁ আহি আহি শেষতে মোক ঘোচা মাৰে।
পাছে প্ৰভুৱে ক'লে,
সেই অধাৰ্মিক বিচাৰকে কি কয় শুনা। তেন্তে ঈশ্বৰলৈ দিনে ৰাতিয়ে কাকুতি কৰা তেওঁৰ যি মনোনীত লোকৰ ভালৰ অৰ্থে তেওঁ শত্ৰুক শাস্তি দিবলৈ পলম কৰে, তেওঁ অন্যায়ৰ প্ৰতিকাৰ কৰি সেই লোকক উদ্ধাৰ নকৰিবনে? মই তোমালোকক কওঁ, তেওঁ বেগেতে অন্যায়ৰ প্ৰতিকাৰ কৰি তেওঁলোকক উদ্ধাৰ কৰিব। তথাপি যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া পৃথিৱীত বিশ্বাস পাবনে?
পাছে নিজকে ধাৰ্মিক বুলি নিজত ভৰসা কৰা আৰু আনক হেয়জ্ঞান কৰা এনে কোনো কোনোক তেওঁ এই দৃষ্টান্ত ক'লে,
দুজন মানুহে ধৰ্মধামত প্ৰাৰ্থনা কৰিবলৈ গ'ল। তেওঁলোকৰ এজন ফৰিচী, আনজন কৰতোলা। ফৰিচীয়ে থিয় হৈ মনে মনে এইদৰে প্ৰাৰ্থনা কৰিলে, হে ঈশ্বৰ, মই আন মানুহৰ নিচিনা অপহাৰক, অন্যায়কাৰী, ব্যভিচাৰী নাইবা এই কৰতোলাৰ নিচিনাও নহওঁ। এইকাৰণে মই তোমাক স্তুতি কৰোঁ। মই সপ্তাহৰ ভিতৰত দুবাৰ লঘোণ দিওঁ আৰু মোৰ সকলো আয়ৰ দশম ভাগ দান কৰোঁ। কিন্তু কৰতোলাই আঁতৰত থিয় হৈ চৰুৰ ফালে চকুকে তুলিবলৈ হাঁহ নাপায় নিজৰ হিয়াম ভুকুৱাই ভুকুৱাই ক'লে, হে ঈশ্বৰ, পাপী যি মই, মোলৈ প্ৰায়শ্চিত্তৰ দ্বাৰাই প্ৰসন্ন হওক। মই তোমালোকক কওঁ, সিজন ধাৰ্মিক বুলি গণ্য নহৈ ইজনকে গণ্য হৈ নিজৰ ঘৰলৈ গ'ল। কিয়নো যিকোনোৱে নিজকে নিজে বৰ বুলি মানে তেওঁক সৰু কৰা হ'ব, কিন্তু যিকোনোৱে নিজকে নিজে সৰু বুলি মানে তেওঁক বৰ কৰা হ'ব।
পাছে কেঁচুৱাবিলাকক তেওঁ যেন চুব এই নিমিত্তে মানুহে সিহঁতকো তেওঁৰ ওচৰলৈ আনিলে। কিন্তু শিষ্যবিলাকে তাকে দেখি তেওঁবিলাকক ভাবি দিলে। কিন্তু যীশুৱে তেওঁবিলাকক ওচৰলৈ মাতি ক'লে,
শিশুবিলাকক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা, কিয়নো ঈশ্বৰৰ ৰাজ্য এনেকুৱাবিলাকৰহে। মই তোমালোকক স্বৰূপকৈ কওঁ, যিকোনোৱে শিশুৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে, তেওঁ তাত কোনো মতে সোমাবলৈ নাপাব।
পাছে কোনো এজন শাসনকৰ্তাই তেওঁক সুধিলে,
হে সদগুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হ'ম?
তাতে যীশুৱে ক'লে,
মোক সৎ কিয় বুলিছা? এজনা অৰ্থাৎ ঈশ্বৰৰ বাজে সৎ কোনো নাই। ব্যভিচাৰ নকৰিবা, নৰবধ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, তোমাৰ পিতৃমাতৃক সন্মান কৰা, এই আজ্ঞাবোৰ তুমি জানিছা।
তাতে তেওঁ ক'লে,
ডেকাকালৰে পৰা মই এই সকলোকে পালন কৰি আছো।
যীশুৱে এই কথা শুনি তেওঁক ক'লে,
এতিয়াও এটা বিষয়ত তোমাৰ ত্ৰুটি আছে। তোমাৰ যি যি আছে আটাইকে বেছি দৰিদ্ৰবিলাকক বিলাই দিয়া, তেহে স্বৰ্গত তোমাৰ ধন হ'ব, আৰু আহা মোৰ পাছে পাছে চলাহি।
এই কথা শুনি তেওঁ শোকাতুৰ হ'ল, কিয়নো তেওঁ বৰ ধনী আছিল। যীশুৱে তাকে দেখি ক'লে,
ধনৱন্ত লোকসকল ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুৰ্সাধ্য, কিয়নো ধনী লোক ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বেজীৰ বিন্ধাই দি উঠ সৰকি যোৱাই উজু।
ইয়াক শুনাবিলাকে ক'লে,
তেন্তে কোনে পৰিত্ৰাণ পাব পাৰে?
তাতে তেওঁ ক'লে,
যিবোৰ কথা মানুহৰ অসাধ্য সেইবোৰ ঈশ্বৰৰ সাধ্য।
তেতিয়া পিতৰে ক'লে,
চাওক, আমি নিজৰ সকলোকে এৰি আপোনাৰ পাছে পাছে আহিলো।
তাতে তেওঁলোকক ক'লে,
মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যৰ নিমিত্তে যিকোনোৱে ঘৰ বা তিৰোতা বা ভায়েকবিলাক বা মাকবিলাক বা সন্তানবিলাকক এৰি ইহকালত তাৰ অধিক গুণ আৰু পৰকালত অনন্ত জীৱন নাপাব এনে কোনো নাই।
পাছে তেওঁ ১২ জন পাচনিক লগত লৈ তেওঁলোকক ক'লে,
চোৱা, আমি জেৰুচালামলৈ যাত্ৰা কৰিছো, তাতে ভাৱবাদীসকলৰ দ্বাৰাই যি যি লিখা আছে সেই সকলো কথা মানুহৰ পুত্ৰত সিদ্ধ হ'ব, কিয়নো পৰজাতিৰ লোকৰ হাতত তেওঁক শুধাই দিয়া হ'ব। তাতে মানুহে তেওঁক বিদ্ৰূপ কৰিব, অপমান কৰিব, তেওঁৰ গাত থুই পেলাব আৰু চাবুকেৰে কোবাই কোবাই তেওঁক বধ কৰিব। পাছে তিনিদিনৰ দিনা তেওঁ আকৌ উঠিব।
কিন্তু তেওঁলোকে এই কথাৰ একো নুবুজিলে আৰু এই বচন তেওঁলোকৰ পৰা গুপুত থকাত যি কোৱা হল তেওঁলোকে তাক নাজানিলে। পাছে তেওঁ জিৰুহুৰ ওচৰ পালত কোনো এজন অন্ধই বাটৰ কাষত বহি ভিক্ষা কৰি আছিল। লোকসমূহ সেই বাটেদি যোৱা শুনি তেওঁ তাৰ কাৰণ সুধিলে। তাতে তেওঁবিলাকে তেওঁক ক'লে,
নাচৰিতীয়া যীচু এইপিনে গৈছে।
তেতিয়াই তেওঁ ৰিঙিয়াই ক'লে,
হে যীচু, দায়ুদৰ সন্তান, মোক দয়া কৰক।
তাতে তেওঁ মনে মনে থাকিবলৈ আগে আগে যোৱাবিলাকে তেওঁক দাবী দিলে, কিন্তু তেওঁ আৰু বেছিকৈ আতাহ পাৰি ক'লে,
হে দায়ুদৰ সন্তান, মোক দয়া কৰক।
তাতে যীচুৱে থমকি ৰৈ তেওঁৰ ওচৰলৈ তেওঁক আনিবলৈ আজ্ঞা দিলে।
পাছে তেওঁ ওচৰলৈ আহিলত তেওঁ তেওঁক সুধিলে, মই কি কৰাটো তোমাৰ ইচ্ছা?
তাতে তেওঁ ক'লে,
হে প্ৰভু, মই যেন দেখিবলৈ পাওঁ।
তেতিয়া যীচুৱে তেওঁক ক'লে,
তুমি দৃষ্টি পোৱা, তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।
তাতে তেওঁ তেতিয়াই দৃষ্টি পাই ঈশ্বৰৰ প্ৰশংসা কৰি কৰি তেওঁৰ পাছে পাছে গ'ল আৰু সকলো মানুহে তাকে দেখি ঈশ্বৰৰ স্তুতি কৰিলে।